এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা 24 আৰু 25 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় পৰ্যায়ৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাটো নিশ্চিত বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যখনত সংস্কৃত শিক্ষাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে অসম চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে মন্ত্ৰীসভাত সিদ্ধান্ত। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিজৰ আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন 1935 বাতিল কৰাক লৈ এটা সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ জাননী জাৰি। আৰু ওমানৰ মাস্কটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল। অহা 24 আৰু 25 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় পৰ্যায়ৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাটো নিশ্চিত হৈছে। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে হ'বলগীয়া এটা অনুষ্ঠানতো ভাগ ল'ব। গুৱাহাটীৰ সৰুসজা ষ্টেডিয়ামত হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্যৰ প্ৰায় 10,000 চাহ জনগোষ্ঠীৰ শিল্পী কলাকুশলীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ কেইবাটাও নতুন প্ৰকল্পৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে। 25 ফেব্ৰুৱাৰীৰ আগতে কেইবাটাও প্ৰকল্পৰ অনুমোদনৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা কৰা বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ ভিতৰত বঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধিৰ পৰিকল্পনা, নামৰূপৰ সাৰ কাৰখানাৰ পৰিসৰ বৃদ্ধি, নাৰেঙ্গী কুৰুৱা দলংসহ গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণৰ শীঘ্ৰে আধাৰশিলা স্থাপনৰ ব্যৱস্থা, কাজিৰঙাৰ এলিভেটেড কৰিডৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ, বৰাপানীৰ পৰা শিলচৰ পথছোৱা 4 ঘণ্টাত অতিক্ৰমৰ ব্যৱস্থা আদি কেইবাটাও প্ৰকল্পৰ কথা তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীকো সাক্ষাৎ কৰি ৰাজ্যৰ হাইড্ৰকাৰ্বন উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰখন শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰৰ সহযোগিতাৰ বাবে অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীপুৰীক অহা ফেব্ৰুৱাৰী মাহত ৰাজ্যত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক সন্মিলনৰ বাবেও আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে এই সাক্ষাৎকালত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সংসদ ভৱনত লোকসভাৰ অধ্যক্ষ ওম বিৰলাকো সাক্ষাৎ কৰে। অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি নতুন দিল্লীত এখন সংবাদমেলত অহা 7 ডিচেম্বৰৰ 12 বজাত অসম মন্ত্ৰীসভাৰ সামান্য সম্প্ৰসাৰণ কৰা হ'ব বুলি উল্লেখ কৰে। এই সম্প্ৰসাৰণত কিমানজন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব সেয়া আজি দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ পাছতহে সিদ্ধান্ত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। লগতে এইবাৰ মন্ত্ৰীসভাত বৰাক উপত্যকাৰ পৰা প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে ৰেষ্টোৰাঁ, হোটেল আৰু অন্য ৰাজহুৱা অনুষ্ঠান নাইবা সামাজিক স্থানত গো মাংসৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে। কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি পূৰ্বতে বাধা থকা ধৰ্মীয় স্থানৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ পৰিৱৰ্তে ৰাজহুৱা স্থানতো এই মাংসৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। তদুপৰি ৰাজ্যখনত সংস্কৃত শিক্ষাক পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাজ্য চৰকাৰে 97খন সংস্কৃত টোল আৰু পালি টোলৰ জৰিয়তে ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু সভ্যতাৰ সংৰক্ষণত নেতৃত্ব লোৱাৰ সিদ্ধান্ত মন্ত্ৰীসভাই গ্ৰহণ কৰে। নলবাৰী সংস্কৃত মহাবিদ্যালয়ক নলবাৰী সংস্কৃত অধ্যয়ন কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰাৰ উপৰি বিজ্ঞান আৰু গণিতৰ দৰে আধুনিক বিষয়ৰ লগতে সংস্কৃত, বেদ, জ্যোতিষ, বাস্তুশাস্ত্ৰ আদি শিকোৱাৰ বাবে সমৰ্পিত বিশেষ বিদ্যালয় হিচাপেও এই টোলসমূহ ৰূপান্তৰ কৰা হ'ব। এনে বিদ্যালয়সমূহ বিদ্যালয় শিক্ষা বিভাগৰ অধিকাৰ ক্ষেত্ৰলৈ অনা হ'ব আৰু নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসমৰ বিশিষ্ট সাহিত্যিকসকলক তেওঁলোকৰ অনবদ্য অৱদানৰ বাবে সন্মানিত কৰিবলৈ মন্ত্ৰীসভাই অসম সাহিত্য বঁটা আৰু পেঞ্চন বিধি 1974ক অসম সাহিত্য পেঞ্চন আৰু সাহিত্য বঁটা বিধি 1974 হিচাপে সংশোধনত অনুমোদন জনায়। ইয়াৰ ফলত প্ৰকৃত সাহিত্যসেৱীসকলক বঁটা আৰু পেঞ্চন প্ৰদানৰ নিয়মত কিছু সাল সলনি কৰা হ'ব। এই বঁটা 60 বছৰ বা তাতকৈ ঊৰ্ধৰ ব্যক্তিয়ে লাভ কৰিব। যদি বঁটাপ্ৰাপ্ত ব্যক্তিগৰাকীয়ে ইতিমধ্যে আন কোনো পেঞ্চন লাভ কৰিছে তেন্তে অতিৰিক্ত মাহিলী পেঞ্চনৰ পৰিৱৰ্তে তেওঁ প্ৰশংসাপত্ৰ আৰু 50,000 টকাৰ এককালীন সাহায্য লাভ কৰিব। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সংহত টাৰ্মিনেলটো 13 নিযুতৰো অধিক যাত্ৰীৰ সামৰ্থ্যৰে বিকশাই তোলাৰ বাবে 358 কোটি টকাৰ স্থানত মন্ত্ৰীসভাই অতিৰিক্তভাৱে 116 কোটিৰো অধিক টকাৰ অনুমোদন জনায়। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিজে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত বিয়লি হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে শ্ৰী ফাড়নাবিজক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে শ্ৰী ফাড়নাবিজক কালি সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। দেৱেন্দ্ৰ ফাড়নাবিজে কালি মিত্ৰজোঁটৰ শিৱসেনাৰ নেতা একনাথ সিন্ধে আৰু এন চি পিৰ মুৰববী অজিত পাৱাৰে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে আৰু মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এন ডি এ শাসনাধিষ্ঠিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। ৰাজ্যপালৰ সৈতে হোৱা বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীফাড়নাবিছে কয় যে শিৱসেনা আৰু এন চি পিৰ বাহিৰেও ৰাষ্ট্ৰীয় সমাজ পক্ষ, জনসূৰ্য শক্তি দল, যুৱ স্বাভিমান পক্ষৰ ৰবি ৰাণা আৰু দুগৰাকী নিৰ্দলীয় বিধায়কে তেওঁলৈ সমৰ্থন আগবঢ়াইছে। ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী গুৰু টেগ বাহাদুৰ ছাহিব গুৰুদ্বাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে 349 সংখ্যক শ্বহীদী দিৱস পালন কৰা হৈছে। শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্বাৰত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ পৰা বহু লোকে অংশগ্ৰহণ কৰিছে। এই সন্দৰ্ভত আমাৰ ধুবুৰীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়।
আজিৰে পৰা অসমৰ শিখ ধৰ্মাৱলম্বী লোকৰ একমাত্ৰ তীৰ্থক্ষেত্ৰ ধুবুৰীৰ গুৰুদ্বাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱম গুৰু টেগ বাহাদুৰৰ 349তম শহীদী দিৱসৰ শুভাৰম্ভ হৈছে। আজিৰে পৰা শুভাৰম্ভ হোৱা তিনিদিনলৈকে চলা এই উৎসৱত শিখ ধৰ্মাৱলম্বী লোকসকলৰ বাবে ইতিমধ্যে বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে। আজি প্ৰথম দিনা ৰাতিপুৱা 4 বজাত প্ৰভাত ফেৰী, অমৃত বেলা, নগৰ কীৰ্তন আদি কাৰ্যসূচী পালন কৰা হয়। কাইলৈ দ্বিতীয় দিনা পুৱাৰে পৰা সুকমণি হাইব পাঠ আৰু কীৰ্তন, আখাদি ভাৰ, ৰক্তদান আদি দিনজোৰা কাৰ্যসূচী পালন কৰা হ'ব। এই উৎসৱ অহা 4 ডিচেম্বৰলৈকে চলিব। ভক্তসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয় বুলি জিলাখনৰ আৰক্ষী অধীক্ষক নবীন সিঙে জানিবলৈ দিয়ে। ৰাইজৰ সুবিধাৰ্থে এটি নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ লগতে এটি চিকিৎসালয়ৰ দল ভক্তসকলৰ চিকিৎসাৰ বাবে এখন কেন্দ্ৰ স্থাপন কৰা হৈছে। শহীদ দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ নিচিনা এইবাৰো এক বিৰাট মেলাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে উল্লেখ কৰিব পাৰি যে আজি ধুবুৰীত অসমৰ আন ঠাইৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অগণন শিখ ধৰ্মাৱলম্বী লোকৰ সমাগম ঘটিব।
বিগত বছৰবোৰৰ দৰে এইবাৰো উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই শ্বহীদী দিৱস উপলক্ষে ডিব্ৰুগড় ধুবুৰী এখন বিশেষ যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা কৰিছে। আনহাতে তিনিদিনীয়া এই শ্বহীদী দিৱসৰ সামৰণিৰ দিনটো অৰ্থাৎ 7 ডিচেম্বৰ বিয়লি ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈ আন এখন বিশেষ ৰেলগাড়ীৰো ব্যৱস্থা কৰা হৈছে বুলি ৰেল কৰ্তৃপক্ষই জানিবলৈ দিছে। অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন 1935 বাতিল কৰাক লৈ এটা সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই সন্দৰ্ভত সদৌ অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ক তথা কাজী সন্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সংগঠনটোৱে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এল জমীৰ আৰু কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে বিষয়টোক লৈ ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে। ন্যায়ালয়ে 4 সপ্তাহৰ ভিতৰত চৰকাৰী পক্ষসমূহক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে 1935 চনৰ আইনখনৰ বিলোপ ঘটাই ৰাজ্য চৰকাৰে নতুনকৈ অসম বাধ্যতামূলক মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন 2024 প্ৰৱৰ্তন কৰিছিল। কাইলৈৰ পৰা 8 ডিচেম্বৰলৈ গোলাঘাটৰ জিলা পুথিভঁৰালত আন্তঃৰাষ্ট্ৰীয় যুৱ সন্মিলন অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে 11খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশ ল'ব। সামাজিক উন্নয়ন মঞ্চ অসমৰ উদ্যোগত সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়, দেৱৰাজ ৰয় মহাবিদ্যালয়, সৰুপথাৰ মহাবিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ যুৱ আৰু সামাজিক উন্নয়ন বিষয় সন্মিলনৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে সংবাদমেলত প্ৰকাশ কৰে।
মৰঙী মহাবিদ্যালয়ৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱা ইণ্টাৰনেশ্যনেল কনক্লেভ অন ইউথ এণ্ড ছচিয়েল ডেভেলপমেণ্ট, এই অনুষ্ঠানটো আমি গোলাঘাট নগৰৰ পুথিভঁৰালৰ প্ৰেক্ষাগৃহত 6-7 তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো। এই অনুষ্ঠানটো অসমৰ ভিতৰতে আচলতে বৈদ্যায়তনিকভাৱে যদি চোৱা যায় বেচৰকাৰী অনুষ্ঠান হিচাপে আমি প্ৰথমবাৰৰ বাবে এনেধৰণৰ ইণ্টাৰনেশ্যনেল কনক্লেভ আমি আয়োজন কৰিবলৈ সক্ষম হৈছো। ইতিমধ্যে আমাৰ ৰাষ্ট্ৰকে ধৰি প্ৰায় 11খন বহিৰাষ্ট্ৰৰ প্ৰতিনিধি এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত অংশগ্ৰহণ কৰাৰ কাৰণে নিশ্চিত প্ৰদান কৰিছে আৰু অসমৰ বহিৰাজ্যৰ পৰা প্ৰায় 11-15খন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকিব। অসমৰ বাহিৰৰ প্ৰায় 90গৰাকী প্ৰতিনিধি এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত উপস্থিত থাকিব। আমি মূলতঃ শংকৰদেৱৰ যি আচলতে সমাজ সংস্কাৰৰ যিটো চিন্তা, এই চিন্তাৰ দিশত বহু অসমৰ সংগঠনে কাম কৰি আছে। আমি সামাজিক উন্নয়ন ফৰামেও এই দিশত আমাৰ ফালৰ পৰাও আমি কিছু বৈদ্যায়তনিকভাৱে শংকৰদেৱক ইউনিভাৰ্চিটি, বিভিন্ন ৰাজ্যৰ ইউনিভাৰ্চিটি তথা আন্তঃৰাষ্ট্ৰীয় ইউনিভাৰ্চিটিত যিসকল ৰিচাৰ্চ স্কলাৰ্ছ আছে বা ইউনিভাৰ্চিটিত যিসকল অধ্যয়নৰত হৈ আছে আৰু যিসকলে এই সমাজ সংস্কাৰৰ দিশত অধ্যয়ন কৰিছে, বিশেষকৈ তেওঁলোকৰ সন্মুখত আমি শংকৰদেৱক নতুন ধৰণে এজন সমাজ সংস্কাৰক হিচাপে প্ৰতিষ্ঠিত কৰিবৰ বাবে আমি এই সন্মিলনখন আয়োজন কৰিছো।
শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, ডি আৰ এম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। এতিয়া আহক অংকুৰ জ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্যত ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ হোৱাৰ সিদ্ধান্তৰ বিষয়ে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰি কাকতসমূহে বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। 7 ডিচেম্বৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা কাকতসমূহে প্ৰথম পৃষ্ঠাত ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰত আজি হ'বলগীয়া দেৱেন্দ্ৰ ফাড়নবীশ মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ বাতৰিটো দৈনিক অসম, দৈনিক জনমভূমি, আমাৰ অসম, অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। বিশেষ সাহায্য মঞ্জুৰী শিতানত 3 বছৰে কেন্দ্ৰই অসমক এটকাও মোকলাই নিদিয়াক লৈ দৈনিক অসম কাকতে অসমক আজিও মাহিয়াৰ দৃষ্টি শীৰ্ষৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ধৰ্মীয় শাস্তিভোগী স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত সেৱা আগবঢ়াই থকা পঞ্জাৱৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালী দলৰ নেতা সুখবীৰ সিং বাদললৈ গুলীচালনাত তেওঁৰ প্ৰাণ ৰক্ষা পৰাৰ সন্দৰ্ভত বাতৰিটো দ্য আছাম ট্ৰিবিউন, দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমৰ 6 জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবীত সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা বাতৰিটো দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমকে ধৰি উত্তৰ পূবত ৰেলৱে প্ৰকল্পসমূহৰ বাবে কেন্দ্ৰই 10,376 কোটি টকা আবণ্টন দিয়াৰ সন্দৰ্ভত দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত এটা বাতৰি প্ৰকাশ কৰিছে। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক ইয়লৰ অপহৰণৰ বাবে দেশখনৰ বিৰোধী দলসমূহে প্ৰস্তাৱ আগবঢ়াইছে। এই বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ছমাহ ধৰি মহাকাশত আবদ্ধ মহাকাশচাৰী সুনীতা উইলিয়ামছ আজি পৃথিৱীলৈ উভতি আহিব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ট্ৰেডিং প্ৰবঞ্চক মিণ্টু দাসক দিল্লীত গ্ৰেপ্তাৰ কৰা বাতৰিটো দৈনিক অগ্ৰদূত আৰু দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে সীমা বিশ্বাসলৈ আইডিঅ' সন্দিকৈ সোঁৱৰণি শিল্পী বঁটা, কলাগুৰু সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা গ্ৰন্থত উদ্ভৱ তথ্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া, ৰাজ্যৰ 3 গৰাকী আদৰ্শ কৃষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান, বহিষ্ঠ নৈত আৱৰ্জনা পেলোৱাৰ বাবে 45,000 টকা জৰিমনা, কামপুৰৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন ৰাজ্যপালৰ, 7 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈকে খানাপাৰাত অসম গ্ৰন্থমেলা, এইবাৰ নাথাকিব বাংলাদেশৰ বিপণী। এতিয়া পুনৰ ঘূৰি যাওঁ বাতৰিৰ মাজলৈ।
ধন্যবাদ অংকুৰ। খেলৰ বাতৰি। অমানৰ মাস্কটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কালি অনুষ্ঠিত ফাইনেল খেলত ভাৰতে পাকিস্তানক 5-3 গ'লত পৰাজিত কৰে। খেলখনত অৰিজিৎ সিঙে 4টা গ'ল দি খেলখনত বিজয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। দিলৰাজ সিঙে 1টা গ'ল দিয়ে। পাকিস্তানৰ হৈ সুফায়ন খানে 2টা আৰু হান্নান শ্বাহিদে 1টা গ'ল দিয়ে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত হকী ইণ্ডিয়াই কয় যে ভাৰতীয় খেলুৱৈসকলৰ একাগ্ৰতা, দক্ষতা আৰু সমৰ্পিত মনোভাৱৰ বাবে এই বিজয় সম্ভৱ হৈ উঠিছে। এই প্ৰতিযোগিতাত এয়া হৈছে ভাৰতৰ 5ম খিতাপ। ইয়াৰ পূৰ্বে 2004, 2008, 2015 আৰু 2023 চনত ভাৰতে বিজয় খিতাপ দখল কৰিছিল। ওড়িশাৰ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অহা 7-9 ডিচেম্বৰলৈ হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ উদ্দেশ্যে অসমৰ 26জনীয়া এটা দল কালি ৰাওনা হৈছে। ল'ৰাৰ শাখাত 13 গৰাকী আৰু ছোৱালীৰ শাখাত 8 গৰাকী খেলুৱৈ অন্তৰ্ভুক্ত হোৱা এই দলটো প্ৰতিযোগিতাৰ মুঠ 11টা ইভেণ্টত অৱতীৰ্ণ হ'ব বুলি অসম এথলেটিকছ সন্থাই এখন প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশযান PSLV-C59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব। ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি 4:12 PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্ৰবা-3 উপগ্ৰহ লানি মহাকাশত উৎক্ষেপণ কৰিব। উল্লেখযোগ্য যে ইছৰোৱে PSLV-C59 প্ৰবা-3 মহাকাশযানৰ বিজুতিৰ বাবে এই উৎক্ষেপণ অভিযানৰ সময় পুনৰ নিৰ্ধাৰণ কৰে। পূৰ্বে কালি বিয়লি 4:08 এই উৎক্ষেপণৰ সময় নিৰ্ধাৰণ কৰা হৈছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্ৰডকাষ্ট এছিষ্টেণ্ট নিয়োগৰ বাবে আজি দিনৰ 10 বজাৰ পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকল পুৱা 9:30 বজাৰ ভিতৰত আকাশবাণী গুৱাহাটীৰ বাতৰি কক্ষত উপস্থিত হ'ব লাগিব। নাট্য আন্দোলনৰ অন্যতম গুৰি ধৰোতা অসম নাট্য আন্দোলনৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কাৰ্যকৰী সভাপতি ছৈয়দ নাজিম আহমেদৰ কালি সন্ধিয়া লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। মৃত্যুৰ পূৰ্বে তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 71 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। অহা 24 আৰু 25 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় পৰ্যায়ৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাটো নিশ্চিত বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যখনত সংস্কৃত শিক্ষাৰ পুনৰুজ্জীৱিতকৰণৰ বাবে অসম চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে মন্ত্ৰীসভাত সিদ্ধান্ত। বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবীশৰ আজি 3য়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন 1935 বাতিল কৰাক লৈ এটা সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰলৈ জাননী জাৰি। আৰু ওমানৰ মাস্কটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।